অস্ত্ৰ যি ছয়টানে ব্যৱহাৰ কৰে আমাৰ বিশ্বাস ভাঙিবলৈ সেয়া হ'ল কষ্ট। কষ্ট এক অস্ত্ৰ যি ছয়টানে আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰে। সি ভাল পায় যেতিয়া আমি নিজৰ শৰীৰক অৱহেলা কৰোঁ, কাৰণ তেতিয়া তাৰ কাৰণে বহুত উজু হয় আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ। আমাৰ শৰীৰৰ দ্বাৰা আৰু সকলো ধৰণৰ ৰোগ আমাৰ ফালে দলিয়াই দিবলৈ যিমান তাৰ বাবে সম্ভৱ হয়। কিন্তু সেয়া একমাত্ৰ কষ্ট নহয় সি যে আমাক দিয়ে। যদি সি তোমাৰ মনৰ ওপৰত আক্ৰমণ কৰিব খোজে আৰু তাৰ চেষ্টা অসফল হয় আৰু শৰীৰত আক্ৰমণ কৰি অসফল হয়, তেন্তে সি তোমাৰ সম্পত্তিৰ ওপৰত আক্ৰমণ কৰি সুখী হ'ব। সি তোমাক যিকোনো ধৰণৰ লোকচান কৰাব বিচাৰে। মই আজি মোৰ বন্ধু এজনক ক'লোঁ, মানুহে আজি চাগে মোৰ বাৰ্তা ইমান পচন্দ নকৰিব কাৰণ মই কষ্টৰ বিষয়ে প্ৰচাৰ কৰিম। কিন্তু তুমি এনেধৰণৰ কথা শুনা উচিত আৰু কষ্টক বুজি পোৱা উচিত। তুমি বুজিব লাগিব তোমাৰ জীৱনত তাৰ স্থান কি আৰু তাৰ প্ৰতি কেনেধৰণৰ প্ৰতিক্ৰিয়া কৰা উচিত। যদি তুমি বুজি পোৱা যে তুমি সেয়া পাৰ হ'ব লাগিব আৰু তুমি প্ৰতিটো বস্তুৰ পৰা বাচিব নোৱাৰা, সিহঁতে আচলতে উন্নত আৰু শক্তিশালী কৰিব তোমাক। আমিন। সেয়ে ছয়তানে আমাক ধ্বংস কৰাৰ আঁচনি গঢ়ে কষ্টৰ দ্বাৰা। সিহঁতে তোমাৰ বিশ্বাস ভংগ কৰিব বিচাৰে, সিহঁতে বিচাৰে আমি সাহস ত্যাগ কৰি হাৰি যাওঁ, সিহঁতে বিচাৰে আমি ভবাটো ঈশ্বৰ ভাল নহয়। ঈশ্বৰে বহুতবাৰ এনেকুৱা কথা হ'বলৈ দিয়ে যাৰ সন্দৰ্ভত তেওঁ কিবা কৰিব বিচাৰে আৰু আমি ইয়াক বুজি নাপাওঁ, কিন্তু আমি ঈশ্বৰৰ সময় আৰু তেওঁৰ ওপৰত বিশ্বাস কৰিব লাগে, যি বাইবেলৰ প্ৰথম পিতৰৰ পত্ৰ 4:12 লিখা আছে, আৰু যে ঈশ্বৰ এজোখি চাই আমাৰ বিশ্বাসৰ তৰফবোৰ এনেকুৱা বস্তু হ'বলৈ দি যি আমাৰ বাবে কঠিন আৰু অপচন্দৰ হয়। আহা চাওঁ পিতৰ পত্ৰ 4:12। আজি কোনোবাই সঁচাকৈ সহায় পাব, হয়তো বহুতে পাব, বহুতে পাব। আমিন। তুমি সেইবোৰৰ এজন, সেই প্ৰিয়জন যি দুখৰূপী অগ্নিয়ে তোমাক জুখিবৰ বাবে তোমাৰ তাত জ্বলিছে, তাৰ পৰা এয়া ভাবি আচৰিত নহ'বা যে কোনো চমৎকাৰী ঘটনা তোমাৰ লগত ব্যতীত হৈ আছে। সিহঁতে কৈয়ে আছে যেতিয়া তুমি কষ্টৰে পাৰ হ'বা সেয়া ভয়ানক বুলি নাভাবিবা, সেয়া হৈ থাকে। তোমাৰ গুণ জুখিবলৈ কিমান এই সময়ত পৰীক্ষাত অৱতীৰ্ণ হৈছা তোমাৰ জীৱনত, ঠিক আছে, পিছত আকৌ তুমি নিজৰ পৰীক্ষাত সফল হ'ব লাগে। আকৌ যদি নহয় তেন্তে তুমি পুনৰ পৰীক্ষা দিব লাগিব আৰু ঈশ্বৰৰ বিশেষ এটা কথা এয়া যে তেওঁৰ স্কুলত তুমি কেতিয়াও অনুতীৰ্ণ নোহোৱা। তুমি সেই পৰীক্ষা দিব লাগিব পুনৰ আৰু পুনৰ আৰু পুনৰ আৰু পুনৰ, যেতিয়ালৈকে তোমাৰ ওচৰত নাথাকে। আৰু ওচৰত থাকিও যেতিয়া তুমি ভাবা এতিয়া তাৰ পৰা মুক্তি পালা, তেতিয়া কেতিয়াবা এতিয়া তুমি আৰু এটা পৰীক্ষা দিবলগীয়া হয়, এয়া নিশ্চিত কৰিবলৈ যে তুমি সঠিকভাৱে বুজি পাইছা। কষ্ট হয়, মই বিচাৰোঁ পৰৱৰ্তী কিছু মুহূৰ্ত তোমালোকে মোক শুনা, কাৰণ কষ্ট তেতিয়া হয় যেতিয়া আমি কোনো বস্তুৰ পৰা পলায়ন কৰাৰ পৰিৱৰ্তে সেয়া পাৰ কৰিবলগীয়া হয় আৰু বাচিবলৈ চেষ্টা নকৰোঁ। জগতত ভিন্ন ধৰণৰ কষ্ট আছে, মানসিক কষ্ট হয়, ভাৱনাত্মক কষ্ট হয়, যেতিয়া কোনোবাই তোমাৰ অন্তৰত দুখ দিয়ে। যদি তুমি বহুত অসুৰক্ষিত, কোনোবাই তোমাৰ অন্তৰত আঘাত দিছে, সেয়া এক প্ৰকাৰ ভাৱনাত্মক কষ্ট। আৰু বেমাৰ হ'লে শাৰীৰিক কষ্ট, সম্পত্তি বা অন্য কিবা হেৰুৱালে যেতিয়া মানুহে তোমাক অস্বীকাৰ কৰে, তোমাক নিন্দা কৰে, জুখি চায়, তোমাৰ বিষয়ে মিছা কথা কয়, যেতিয়া কোনোবাই তোমাৰ লগত কিবা বেয়া কৰে আৰু সকলোৱে নিজৰ হাতত লোৱাৰ পৰিৱৰ্তে তুমি প্ৰকৃত যীশু ভক্তৰ দৰে ঈশ্বৰৰ ন্যায়ৰ অপেক্ষা কৰা, বহুত কঠিন হয় যেতিয়া তুমি বিশ্বাস কৰা যে তুমি কোনো বস্তুৰ বিষয়ে কিবা কৰিব পাৰা। তথাপিও ঈশ্বৰে কয় মোৰ বাবে অপেক্ষা কৰা। এয়া সকলোতকৈ কঠিন কামৰ ভিতৰত এটা যি আমি কৰোঁ, কাৰণ আমাৰ বহুতো ইচ্ছা থাকে তেওঁক ভাল বেয়া শুনাবলৈ, তেওঁক তেওঁৰ অস্তিত্বৰ জ্ঞান দিবলৈ আৰু এয়া ক'বলৈ যে তেওঁ পুনৰ আমাৰ লগত, এনেকুৱা কৰিব নোৱাৰে। কিন্তু কষ্টৰ বুনিয়াদী পৰিভাষাৰ অৰ্থ হ'ল কিছু ভুক্তভোগী হোৱা, সেয়া হ'ব দিয়া, সেয়া সহ্য কৰা আৰু সেয়া পাৰ কৰা বা তাক সহি থকা। উদাহৰণস্বৰূপে কৰিন্থিয়াবিলাকৰ প্ৰথম পৰিপত্ৰ 6:7 পলে ভুলটো কৈছে গীৰ্জাৰ সদস্যবোৰক, কাৰণ সিহঁতে ইটোৱে সিটোৰ ওপৰত উকালতি কৰিছিলে। আৰু তেওঁ ক'লে ভাল হ'ব তুমি সহ্য কৰি লোৱা কিছু অন্যায়, আৰু এয়া কৰাৰ পৰিৱৰ্তে চোৱা আজি আমাৰ সমাজত প্ৰতিবাৰ এনেকুৱা কিবা এটা হয় যি আমি ভাল নাপাওঁ বা অন্যায় বা অবিচাৰ হয় আৰু কাৰো ঘৰৰ প্ৰৱেশদ্বাৰত অনাৰ ভৰিৰ বুঢ়াঙুলি খুন্দা খালে আমি ওকালতি কৰিবলৈ সাজু হওঁ। সত্যটো এয়াই যে সেই বিত্তীয় সংকটৰ এটা কাৰণ আছে যি জগতত বিয়পি আছে আৰু হয় সকলো মূৰ্খতাৰে ভৰা মোকৰ্দম আৰু জীৱন বীমা বহু দামী হৈ গৈছে আৰু সকলোৱে জীৱন বীমা কৰাবলগীয়া হৈছে এই অৱস্থাত কোনোবাই তেওঁলোকক অভিযুক্ত কৰিব পৰা আৰু ভাবিবলগীয়া কথা যে আমাৰ এনেকুৱা বহুত সমস্যা নহয় যি আছে যদি আমি মন দিলোহেঁতেন বাইবেলৰ ফালে। আমাৰ এজন বন্ধুৱে অলপতে নিজৰ বাণিজ্য সংস্থান সলনি কৰিলে আৰু তেওঁৰ এখন চুক্তিপত্ৰ আছিলে যাৰ মতে সেই দোকানখন যি তেওঁ এৰিছিলে কোনো এনেকুৱা ভাড়াতীয়া তাত ৰাখিব নোৱাৰে যিয়ে একেবাৰে এনেকুৱা ধৰণৰ বেপাৰ কৰে যি মোৰ বন্ধুজনে কৰিছিলে। তাৰ পাছতো যেতিয়াই তেওঁ দোকানখন এৰিলে এজন যীশুভক্ত ভাতৃয়ে যিয়ে একেই কাম কৰিছিলে দোকানখন ভাড়াত ল'লে এয়া জনাৰ পাছতো যে চুক্তিপত্ৰ অনুসৰি দোকানৰ মালিকে তেওঁৰ দোকানখন ভাড়া দিব নোৱাৰে আমি সৰ্বপ্ৰথমে এয়া কওঁ যে তেওঁ তাৰ বিষয়ে একো কৰিব নোৱাৰে। তেওঁ ইয়াৰ ওপৰত মোকৰ্দমা কৰি ক্ষতিপূৰণ ল'ব নোৱাৰেনে? মোৰ স্বামীয়ে ক'লে তেওঁ কেতিয়াও ইয়াৰ ওপৰত মোকৰ্দমা নকৰে, তেওঁ সেই ধৰণে যীশুভক্ত ব্যক্তি নহয়। নহয় তেনেকুৱা বৰ ভাল, মই এনেকৈ যে আমি কেতিয়াও মোকৰ্দমা তৰিব নালাগে। মোৰ ধাৰণা মতে যদি আমি কেতিয়াবা গভীৰ ভুলৰ বাবে লোকচানৰ মুখামুখি হওঁ তেন্তে কোনো ধৰণৰ মোকৰ্দমা হোৱাটো দৰকাৰী যাৰ মানুহক সেয়া কৰাৰ পৰা বিৰত কৰিব পাৰোঁ। কিন্তু যি তেওঁ অন্য কাৰোবাৰ লগত কৰিছে মোৰ ধাৰণা মতে তুমি মোৰ লগত একমত হ'বা যে এই ধৰণে মানুহে মূৰ্খতাৰ কাম কৰা যাক যদি ৰখোৱা নাযায় দিনে দিনে দাম বাঢ়ি থাকিব। আচলতে পলে কৈছিলে যে ভাল হ'ব যদি তুমি এক অন্যায় সহ্য কৰা আৰু মোক বিশ্বাস কৰা। ঈশ্বৰৰ ওচৰত ইয়াৰ দায়িত্ব এৰি দিয়া এইবোৰ বিষয়ত হতাশাৰ স্বীকাৰ হোৱাৰ পৰিৱৰ্তে আৰু সকলো সহ্য কৰিবা যি তুমি সহ্য কৰি আছা আৰু সেয়াই হয়তো প্ৰকৃততে ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। মই যদি কোনো দোকানলৈ যাওঁ আৰু মই বহুতো হাই হিলৰ জোতা পিন্ধি থাকোঁ আৰু মোৰ ভৰিখন ভাজ লাগি ভিতৰৰ হাড় ভাঙি যায় তেন্তে তেওঁলোকৰ দুখ নহয়, মোৰ এই দুখ যে মই জোতাযোৰ পিন্ধিছিলোঁ যি মই পিন্ধিব নালাগিছিলে। আমিন হে বহুত সময়ত যেতিয়া তুমি অনুভৱ কৰা যে তোমাৰ লগত বেয়া ব্যৱহাৰ হৈছে বা দুখ পাইছা তুমি ঈশ্বৰৰ প্ৰতি নিয়াৰ অপেক্ষা কৰাটো উচিত, তাৰ পৰিৱৰ্তে যে তুমি সেইকাৰণে কিবা কৰাৰ চেষ্টা কৰি আছা যে সেয়া কৰা জগতত প্ৰচলিত হৈ আছে আজিও। আমিন মই এজন পাদুৰীক জানো যাৰ পুতেকে মঞ্চৰ তলত বিজুলীৰ চক খাইছিলে। তেওঁৰ মঞ্চৰ পকা বেঞ্চৰ তলত তেওঁ এটা নতুন গীৰ্জালৈ আহিছিলে আৰু তাৰবোৰৰ ঠিকাদাৰে কিবা এনেকুৱা কাম কৰিছিলে যি কৰা অনুচিত আছিলে আৰু কিছু ঠাই অসাৱধানেৰে কাম কৰিছিলে আৰু সেয়াই দুৰ্ঘটনাটোৰ কাৰণ আছিলে। আৰু আমাৰ সৰ্বপ্ৰথম প্ৰতিক্ৰিয়া এয়াই হয় যে আমি তাৰ ওপৰত মোকৰ্দমা কৰিম বা আমি এয়া কৰিম বা আমি এয়া কৰিম, আমি ইয়াৰ প্ৰতিশোধ নিশ্চয় ল'ম। কিন্তু ঈশ্বৰ সঁচাকৈয়ে ক'লে এনেকুৱা নকৰিবা, তুমি মাত্ৰ এয়া মোৰ ওপৰত এৰি দিয়া আৰু এই বিষয়ে মোক চিন্তা কৰিবলৈ দিয়া। এয়া নিশ্চয় সকলো কঠিন কামবোৰৰ মাজৰ এটা যি তেওঁক কেতিয়াবা কৰিবলৈ কৈছিলে। মোৰ কথা মন দি শুনা, এয়া বহুত কঠিন হয় যেতিয়া আমি ভাবোঁ যে আমি প্ৰতিশোধ ল'বলৈ সকলো কৰিব পাৰোঁ। মই তাতকৈ উত্তমভাৱে কৈছোঁ, বহুত কঠিন হয় যেতিয়া আমি ভাবোঁ আমি প্ৰতিশোধ ল'বলৈ সকলো কৰিব পাৰোঁ তথাপিও আমি নিৰ্ণয় লওঁ ভালদৰে চালি জাৰি চাই যদি মই যীশু দৃষ্টিভংগীৰে চাওঁ মই কি কৰিলোহেঁতেন। তাৰ পাছত চাগে মোৰ দৰকাৰ আছে ইয়াক এৰি দিয়াৰ আৰু ঈশ্বৰক বিশ্বাস কৰাৰ। আকৌ শুনা, মই তোমালোকক কোৱা নাই যে মোকৰ্দমা কৰাটো বেয়া কাম, মই মাথো এয়া কৈছোঁ যে বহুত সুযোগ আহে যেতিয়া আমি কৰিব লাগে ঈশ্বৰৰ লগত অধিক সময় ইয়াৰ লগত মোকামিলা কৰিবলৈ তেতিয়া তাতকৈ বেছি সক্ষম হ'ম। আৰু যিমানেই মই হওঁ প্ৰথম কথাই যে যেতিয়া তুমি মোকৰ্দমা ইত্যাদি কৰা তেতিয়া সেয়া কৰোঁতে বহুত বছৰ লাগে। আমি মিন ঠিক আছে বাৰু পলে বহু ধৰণৰ কষ্টৰ কথা ক'লে যি তেওঁ সহ্য কৰিব পাৰে। আহা কৰিন্থিয়াবিলাকৰ দ্বিতীয় প্ৰতিপত্ৰ 4:8 চাওঁ। যদি তুমি ঈশ্বৰৰ কাৰণে কিবা কৰিবা তেন্তে তুমি সহ্য কৰিব লাগিব। কৰিন্থিয়াবিলাকৰ দ্বিতীয় প্ৰতিপত্ৰ 4:8 আমি চাৰিওফালৰ পৰা দ্বেষ আৰু হতাশাটো ভোগো, সকলো প্ৰকাৰৰ প্ৰতাৰণা আৰু অসুবিধা দিয়া হয় কিন্তু সংকটত নপৰোঁ, আমি লজ্জাবোধ সহ্য কৰোঁ। মই তোমালোকক এটা কাহিনী ক'ম লজ্জাবোধৰ বিষয়ে কিছু সময় পিছত। আমি নিৰুপায় হওঁৱেই কিন্তু নিৰাশ নহওঁ, প্ৰতাৰিত কৰা হয়েই, অসুবিধা দিয়া আৰু মোহাৰি পেলোৱা হয় কিন্তু ত্যাগ কৰা নহয়। আমাক অকলশৰীয়াকৈ এৰা নহয়, পেলোৱাটো হয়েই কিন্তু নাশ কৰা নহয়। পলে বহুত কষ্ট সহ্য কৰিছিলে। নিশ্চয় মই যে ইয়াৰ পোহৰৰ মাজত থিয় হৈ আছোঁ আৰু গোটেই বিশ্বতে যাত্ৰা কৰিছোঁ আৰু সকলোৱে চাপৰি মাৰি উঠা দিয়ে, কিন্তু এটা কথা মনত ৰাখিবা, সকলো সদায় এনেকুৱা নাছিলে। মোৰ মনত আছে যেতিয়া আৰু সেৱা সন্থাৰ অলপ নাম হৈছিলে তেতিয়া মানুহে মোক সুধিছিলে, বাৰু তুমি আগতে ক'ত আছিলা, তোমাৰ বিষয়ে শুনাই নাই। মই উত্তৰ দিলোঁ, মই ক'ৰবাত আছিলোঁ য'ত তুমি কেতিয়াও তাত থাকিব নিবিচাৰিলা, য'ত মই আছিলোঁ। ঈশ্বৰৰ লগত সেই শান্ত বছৰবোৰ পাৰ কৰাটো সহজ নাছিলে। যেতিয়া তোমাৰ বিশ্বাস হয় যে তুমি এক নিমন্ত্ৰণ পাইছা আৰু তোমাৰ জীৱনত কিবা হোৱাটো উচিত, যি হোৱা নাই, তুমি ঈশ্বৰক আৰামৰ নিজৰ অভিজ্ঞতা আৰু চমৎকাৰৰ বাবে বিশ্বাস কৰি থাকা, যি তুমি পোৱা নাই আৰু অন্য সকলোৱে পাইছে। সেই বছৰবোৰ বহুত কঠিন আছিলে, কিন্তু মোৰ এটা কথা মনত ৰাখিবা, যদি তুমি সাহস হেৰুৱাই ত্যাগ কৰা তেতিয়া তুমি একেবাৰে আগবাঢ়িব নোৱাৰা। যদি তুমি আগবাঢ়ি থাকা যেনেকুৱা সেই গীতটোৰ কথাবোৰ যি আমি গাইছিলোঁ শেষত, তুমি বাধাবোৰ পাৰ হৈ বিজয় হ'বাই। যেতিয়া তুমি কষ্ট সহ্য কৰা তেতিয়া কি হয়, প্ৰতিবাৰে কিছু কষ্ট সহ্য কৰা যদি তুমি সাহস নেহেৰুৱাই তেন্তে সেই পক্ষত জগতকৈ অধিক শক্তিশালী হয়। পিছত যদি সেয়া তোমাৰ লগত পুনৰবাৰ হয় তেন্তে দ্বিতীয়বাৰ যেতিয়া হয় সেয়াই তোমাক ইমান দিগদাৰ নিদিয়ে যিমান প্ৰথমবাৰ দিছিলে। তুমি তাক আকৌ সহ্য কৰা আৰু পিছৰবাৰ সিমান দিগদাৰ নিদিয়ে যিমান দ্বিতীয়বাৰ দিছিলে, আৰু সোনকালেই তাত তুমি উন্নতি কৰা আৰু সেই পক্ষৰ তোমাৰ ইমান অভিজ্ঞতা হয় যে তুমি ইমান সহ্য কৰি থৈছা যে এতিয়া তুমি ছয়তানক ক'ব পাৰা যে যা নিজকে ভাগৰাই লওঁ আৰু মজা কৰ, কাৰণ মই এতিয়া একেবাৰে অনুভৱ নকৰোঁ। আমিন, কিছু বছৰ আগতে মোৰ বিষয়ে মোৰ চহৰৰ মিডিয়াই বহুত গণ্ডগোল লগাইছিলে। মোৰ ধাৰণা মতে মোৰ বিষয়ে মুঠতে 13 পৃষ্ঠাৰ খবৰ ওলাইছিলে আৰু তাৰ আৰম্ভণিতে মোৰ ডাঙৰ ফটো এখন ওলাইছিলে আৰু সেয়া খুবেই বেয়া আছিলে। আচলতে সেয়া মই ক'ব বিচাৰিছিলোঁ যে সকলো বিভ্ৰান্তি কৰি ভুল সন্দৰ্ভত মই কোৱা বহুতো কথা এৰা হৈছিলে, যাৰ দ্বাৰা তাৰ অৰ্থ সলনি হৈছিলে আৰু যি ফটো তেওঁলোকে বাছি লৈছিলে সেই সকলোবোৰ ছবিৰ ভিতৰত যি সিহঁতে ছপা কৰিব পাৰিলেহেঁতেন সেয়া আছিলে সেই দুখন ছবি, যাৰ মাজৰ পৰা এখন কোনোৱে দক্ষিণৰ বাল্টি লৈ আছিলে আৰু মোৰ এনেকুৱা এখন ছবি আছিলে। মাথো সেয়াই নহয়, যি এই কামটো কৰিছিলে সিহঁতে মোক সঁচা কথা কোৱা নাছিলে। সিহঁতে কৈছিলে সিহঁতে আমাৰ মিছনৰ সেৱা কাৰ্যৰ ওপৰত এক প্ৰস্তুতিকৰণ কৰিবলৈ আহিছে আৰু আমি সিহঁতক বিশ্বাস কৰিছিলোঁ আৰু সেয়াই ভাল নিৰ্ণয় নাছিলে। কিন্তু এনেকুৱা হৈছিল যে এদিন ষ্টাৰবাকছত মই একাপ কফি খাবলৈ গ'লোঁ আৰু তাত সেই ছবিখন আছিলে আৰু মই বহুত লাজ পাইছিলোঁ, মই তাৰ পৰা বহুত দুখ পালোঁ আৰু সেয়া ভয়ানক আছিলে আৰু মোৰ ভাৱধাৰাৰ বাবে। হে প্ৰভু, মই সেই সময়ত ক'ব বিচাৰিছিলোঁ যে এয়া সন্তোষজনক নহয়, এয়া অন্যায়। মানুহে তোমাক জোখে আৰু নিন্দা কৰে আৰু তোমাৰ বিষয়ে একো নজনাকৈ, তোমাৰ তাত যিয়েই থাকে সেয়া দুখ মানুহে ঈৰ্ষা কৰে, এয়া নজনাকৈ যে তুমি কি সহ্য কৰিছা। তুমি মানুহক জানা মোৰ এনে অৱস্থা আছিলে আৰু মোৰ কথাৰ অৰ্থ হ'ল যে বহুত দিনলৈ মই জ্বলি পকি আছিলোঁ। চহৰৰ নিম্নস্তৰ অঞ্চলত আমাৰ গীৰ্জা আছে আৰু আমি তাৰ মানুহক আশ্ৰয় দিওঁ আৰু তেওঁলোকক সহায় কৰোঁ। তাৰ কিছু স্ত্ৰী আগতে বেচা আছিলে আৰু তেওঁলোকে আমাৰ স্ত্ৰীৰ অনুষ্ঠানত আহিছিলে আৰু সিহঁতে মোক ভাল পায়। সিহঁতে মোৰ ওচৰলৈ আহি ক'লে এনেদৰে যে, জয়েশ বাইদেউ, আমাৰ এতিয়াও ৰাস্তাৰ দৰে কঠোৰতা আছে, তুমি বিচাৰা যে আমি তালৈকে মেৰামতি কৰোঁ? মই সঁচাকৈ কৈছোঁ, সিহঁতে সকলোৱে এই বিষয়টোত গম্ভীৰভাৱে আছিলে আৰু মই ক'ব বিচাৰিছিলোঁ। যোৱা, কিন্তু মই ক'বলগীয়া হ'ল, নহয় এনেকুৱা নকৰিবা, আমি ঈশ্বৰক ইয়াৰ লগত মোকাবিলা কৰিবলৈ দিম। তাৰপাছত মই প্ৰাৰ্থনা কৰিলোঁ, হে ঈশ্বৰ, ও হে ঈশ্বৰ, ইহঁতৰ ওপৰত কৃপা কৰা, মোৰ কথাৰ অৰ্থ এয়াই যে তুমি বুজিব পাৰা যে সেয়া বহুত, মই ক'ব নোৱাৰোঁ সেয়া বৰ্তমান কিমান কষ্টদায়ক আছিলে। প্ৰায় এনেকুৱা হয় যেতিয়া আমি গম পাওঁ যে আমাৰ বিষয়ে মানুহে মিছা মাতিছে আৰু তেওঁলোকে মিছা অন্য মানুহৰ ধাৰণাক প্ৰভাৱিত কৰিছে, কিন্তু আমি সেই বিষয়ে একো কৰিব নোৱাৰোঁ। যদি মই বিচাৰিলোহেঁতেন তেতিয়া মই নিজৰ টিভি অনুষ্ঠান এই সন্দৰ্ভত নিজকে বচাবলৈ চেষ্টা কৰিব পাৰিলোহেঁতেন, কিন্তু সঁচা কওঁ ইয়াৰ পৰা একো নাপালোহেঁতেন। যীশুৱে কেতিয়াও নিজকে বচাবলৈ চেষ্টা কৰা নাছিলে, তেওঁ কেতিয়াও নিজৰ প্ৰতিশোধ ল'বলৈ চেষ্টা কৰা নাছিলে, আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মানুহে অভিষেক আৰু ফলৰ ওপৰত বিশ্বাস কৰে। তুমি সিহঁতক সিহঁতৰ ফলৰ দ্বাৰা চিনি পাবা, বেটৰী কাকতিৰে নহয়, ঠিকেইনে? তুমি বহুত সাৱধান হ'ব লাগিব প্ৰত্যেক তেনেকুৱা কথা বিশ্বাস কৰা যি ক্ষেত্ৰত তুমি শুনা। সেয়ে মই ঈশ্বৰক বিশ্বাস কৰিবলগীয়া হ'ল যে তেওঁ ন্যায় কৰিব, আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ এয়াই যে পিছলৈ ভৱিষ্যতে এয়া হ'ল মোৰ কাৰণে আমাৰ উন্নতি হ'ল, কাৰণ বেছি মানুহ কৌতূহলী হ'ল। এয়া সঁচাকৈ হ'ল, মানুহে কোৱা আৰম্ভ কৰিলে আমি সেই পাগল দুয়োটাজনীলৈ চাম এয়া জানিবলৈ যে তেওঁ কি কৰিছে, আৰু অতি সোনকালে ঈশ্বৰৰ প্ৰেম আৰু অভিষেকে তেওঁলোকক টানি আনিলে আমাৰ সেৱা কাৰ্যৰ আচলতে বৃদ্ধি হ'ল। যেতিয়া গীৰ্জাক দিগদাৰ দিয়া যায় তাৰ উন্নতি হয়, যেতিয়া আমাক দিগদাৰী কৰা হয় আমাৰ উন্নতি হয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তুমি তাৰ বিষয়ে অনুভৱ নকৰিবা যি সহ্য কৰি আছা। তুমি শুনি আছানে? পলে জানিছিলে যে তেওঁ সেই কষ্টবোৰৰ পৰা বাচি যাব পাৰে যাৰ তেওঁ কৰিন্থিয়াবিলাকৰ দ্বিতীয় প্ৰতিপত্ৰত উল্লেখ কৰিছে। সেইবোৰৰ পৰা দূৰলৈ যোৱাটো তেওঁৰ বাবে কিমান সহজ আছিলে। তেওঁ মাথো চহৰ এৰিব লাগিছিলে, বেলেগ চহৰলৈ যাব লাগিছিলে। মই বেলেগ চহৰত বসবাস কৰাৰ কথা ভাবিছিলোঁ, মই ভাবিছিলোঁ মই এই চহৰখন ভাল নাপাওঁ, মই ইয়াত বহুত, মই দেৱক ক'লোঁ আমি বেলেগ চহৰত থাকিব লাগে য'ত মানুহ অলপ হ'লেও বুজি পায়। মই বৰ খং কৰিছিলোঁ, কিন্তু দেৱে কৈছিলে চিন্তা ত্যাগ কৰা, চিন্তাটো এৰি দিয়া। মই ক'লোঁ আমি তাত থাকিব নোৱাৰোঁ, তেওঁ ক'লে দিব পত্নী মোক বে, মই ক'লোঁ কিন্তু তেওঁলোকে আপোনাৰ বিষয়ে কথা কোৱা নাই। অ' মই বহুত খঙত আছিলোঁ, আকৌ তেনেকুৱা হ'ল মোৰ বহুত খং উঠিলে, কিন্তু ইমান নহয় যিমান প্ৰথমবাৰ উঠিছিলে। আৰু পিছৰবাৰ যেতিয়া উঠিলে মই ভাবিলোঁ নিজকে এৰি দিওঁ, মোক মানুহে প্ৰেম আৰু বিশ্বাস কৰক বা নকৰক, আৰু যদি নকৰে তেন্তে মই অৱসৰ লোৱাৰ সময় হৈছে, সেয়ে মই নিজৰ বাবে কিবা নিৰ্ণয় কৰিব লাগে। আমিন। মোৰ ধাৰণা মতে মই সেই স্থিতিত আছোঁ য'ত পল আছিলে যেতিয়া তেওঁ শেষত কৈছিলে, চোৱা মোৰ শৰীৰত প্ৰভু যীশুৰ খাৰ চিন আছে, আগলৈ মোক কোনো মানুহে দিগদাৰি কৰিব নোৱাৰে, কাৰণ মই এইটো কথাত একেবাৰে গুৰুত্ব নিদিওঁ। মই মোৰ উদ্দেশ্য বুজি পাওঁ, আৰু সেয়া হ'ল যদি তুমি নিজৰ উদ্দেশ্য বুজি পোৱা, ঈশ্বৰৰ লগত তোমাৰ সম্পৰ্ক বুজি পোৱা, আৰু জানা যে তুমি সত্যত আছা, তেন্তে তুমি কাকো গুৰুত্ব দিব নালাগে যে বেলেগে তোমাৰ কথা কি কয় আৰু তোমাৰ কথা কি ভাবে, কি কৰে বা নকৰে, তেওঁলোকৰ স্বীকৃতি বা অস্বীকৃতিৰ কথা নাভাবিবা, কাৰণ নিৰ্ণয়ৰ দিনা তুমি সিহঁতৰ সন্মুখত থিয় হৈ নাথাকা। এতিয়া মই বিচাৰোঁ তোমালোকে শুনাটো, যেতিয়া আমি অন্য কাৰোবালৈ ৰৈ দিওঁ য'ত ৰ'ব নালাগে তেতিয়া আমাৰ কষ্ট হয়। আমাৰ কষ্ট হয় যেতিয়া তাত ৰওঁ য'ত ৰ'ব নালাগে কোনো অন্যৰ মানুহৰ বাবে। পল সেই মানুহখিনিৰ কাৰণে তাত ৰ'ল যাক তেওঁৰ বাৰ্তাৰ দৰকাৰ আছিলে। যোৱাটো তেওঁৰ বাবে সহজ আছিলে, কিন্তু তেওঁ কষ্ট সহ্য কৰিলে যাতে তাত কিবা জন্ম হ'ব পাৰে। আৰু মোৰ কথা এইটো মনত ৰাখিবা যে যিকোনো বস্তুৰ জন্ম হ'বলৈ কোনোবাই জন্ম দিয়াৰ কষ্ট সহ্য কৰিবলগীয়া হয়, কোনোবা নহয়। আমাৰ সেৱা কাৰ্যত বহুত স্ত্ৰী আছিলে যিয়ে মোক বহুত আগতে সেৱা কাৰ্য কৰি দিছিলে, যিবোৰে মোৰ কাম সহজ কৰাত সহায় কৰিছিলে। কিন্তু মই যেতিয়া আৰম্ভ কৰিছিলোঁ পুৰুষৰ কাৰণে বহুত সাধাৰণ আছিলে মোৰ সভাৰ পৰা উঠি যোৱা, যেতিয়া তেওঁলোকে গম পালে যে কোনোবা তিৰোতাই গীৰ্জালৈ আহিছে। অ হয়, সেয়া সঁচাকৈ টান আছিলে। তুমি এয়া কৰিব নোৱাৰা, তুমি এগৰাকী মহিলা। মই ক'লোঁ, কিন্তু মই কৰি আছোঁ। তুমি ভাবানে ঈশ্বৰে যেতিয়া মোক মাতিলে তেওঁ জনা নাছিলে মোৰ শৰীৰ কেনেকুৱা আছিলে? মই ইমান বছৰলৈ ঈশ্বৰ অবিহনে এয়া কৰিব নোৱাৰিলোহেঁতেন, কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। আমিন, আৰু মই সেই পক্ষত বহুত বস্তু সহ্য কৰিছোঁ। মই এক মূল্য দিছোঁ যাতে তোমালোকৰ বহুতে ইয়াত ওপৰলৈ আহি ঈশ্বৰৰ বচন ক'ব পাৰা আৰু স্বীকৃত হ'ব পাৰা। তেনেকৈয়ে যেনেকৈয়ে সেই আমাৰ দেশৰ বিষয়ে কথা পাতিছিলে যে আমাৰ পূৰ্বপুৰুষে সেই স্বাধীনতাৰ মূল্য দিছিলে, যিয়ে আমি পাইছোঁ আৰু কোনোবাই আমাক সেয়া দিয়াৰ মূল্য দিছিলে, আৰু এতিয়া ঈশ্বৰে আমাৰ পৰা আশা কৰে যাতে আমি সেই মূল্য দিওঁ যি দিয়াৰ কথা কোৱা হৈছে, আৰু তাতেই থাকিম য'ত তেওঁ আমাক ৰাখিছে। সেয়াই কৰিম যি তেওঁ কৰিবলৈ কৈছে, সেয়া সুবিধাজনক হওকেই বা নহওক, আৰামদায়ক হওকেই বা নহওক, আৰু এইটো আমাৰ বাবে সুবিধাজনক হওক বা নহওক। চিষ্টাৰ জয়েস, মই বিচাৰোঁ যাতে আপুনি মোৰ লগত প্ৰাৰ্থনা কৰে, মই অন্য চাকৰি পাম, কাৰণ মোৰ কাৰ্যালয়ৰ অকল ময়েই বিশ্বাসী। অ' মই আপোনাক চৰ মাৰিব খোজোঁ। যদি আপুনি তাত অকলেই বিশ্বাসী, তেন্তে আপুনি এৰি যাব বিচৰা ইচ্ছাৰ এটাই কাৰণ হ'ব যে তোমাৰ আৰাম, কাৰণ তোমাৰ কষ্ট হৈ আছে, সেয়ে তুমি এৰি যাবলৈ সাজু হৈছা। যদিও বা মানুহ আন্ধাৰত থাকে, মৰক আৰু নৰকত যাওক, যাতে আমি এনেকুৱা কাৰোবাৰ লগত ভোজন কৰিব পাৰোঁ যাক আমি পচন্দ কৰোঁ। মই ভালেই কৈছোঁ, তুমি ভাবা তুমি আৰাধনাৰ দলটোত থাকিব লাগে, সিহঁতে তোমাক স্বীকাৰ নকৰে, সেয়ে তুমি খং কৰি কোৱা মই ইয়াৰ পৰা গুচি যাম। মূৰ্খামি নকৰা, যদি ইয়াৰ পৰা বেয়া পোৱা গুচি যোৱা, তেন্তে তুমি পিছৰ যি স্থানলৈকে যাবা তাত নিৰাশাৰে প্ৰৱেশ কৰিবা, তাতো একো আদায় কৰিব নোৱাৰা। নিজৰ ওঠ বন্ধ কৰা, শান্ত হোৱা, ঈশ্বৰৰ প্ৰতীক্ষা কৰা যাতে তোমাক উন্নতি প্ৰদান কৰে তেওঁ, আৰু যদি তেওঁ নিদিয়ে তেতিয়া আশা কৰা, কাৰণ যদি তুমি নিজে উন্নতি কৰা তেতিয়া তাত নিজকে গঢ়ি ৰাখিব লাগিব। আমিন, এনেকুৱা বহুত বচন আছে। ঈশ্বৰে পলক কৈছিল যে তেওঁ কষ্ট সহ্য কৰিব লাগিব, কিন্তু তেওঁ পিছ হোহকা নাছিলে। বাহ, দ্বিতীয় তিমঠিয়ত ই কয় যে আমি কষ্ট সহ্য কৰিব লাগিব, আৰু য'ত আমি কষ্ট সহ্য কৰিছোঁ দয়ালু হ'ব লাগিব, শান্তিপ্ৰিয় হ'ব লাগিব আৰু ক্ষমাশীল হ'ব লাগিব। তিমঠিয়ৰ দ্বিতীয় প্ৰতিপত্ৰ 3:12 মতে যিমান শক্তিয়ে জীৱন ব্যতীত কৰিব বিচাৰে সেই সকলো ভুক্তভোগী হ'ব। মাত্ৰ এইবাবেই যে তুমি কিবা সঠিক কৰিবলৈ চেষ্টা কৰে আৰু থয়া নহয় যে ছয়তানে তোমাৰ পথটো ভুলেৰে দিব। আমিন, যদি তুমি ভাল পোৱা তেওঁলোকে তোমাৰ বিৰোধিতা কৰিব। বহুতবাৰ তোমাক কেতিয়াবা এনেকুৱা মানুহে বিৰোধিতা কৰিব যে তুমি লাখবাৰ চেষ্টা কৰি বুজি নাপাবা যে তোমাৰ কাৰণে তেওঁলোক কিয় প্ৰসন্ন নহয়। তুমি ক'বা, কিন্তু মই ভাবিছিলোঁ তুমি ছয়জনে তোমাক কষ্ট দিব নোৱাৰে যদি সেই মানুহজন তোমাৰ প্ৰিয় নহয়। তেওঁৰ ওপৰত খং কৰা, বন্ধ কৰা। ছয়তান কোনো এনেকুৱা ব্যক্তিৰ পৰাও দুৰ্বলতা বিচাৰি উলিয়াব যিয়ে নিজৰ ভিতৰতে প্ৰেম কৰে, তোমালোকৰ দ্বাৰা কাম কৰাব আৰু তোমালোকেই গম নাপাবা যে তোমালোকক ব্যৱহাৰ কৰা হৈছে। আমাৰ যুদ্ধ ৰক্তৰ মাংসৰ নহয়, আমাৰ উচ্চ স্থানত শক্তি দুষ্টাত্মাৰ ছয়তানী শক্তিৰ দ্বাৰাহে। আমিন, কিমানে জানা যে তেওঁৰ এনেকুৱা ব্যক্তিৰ লগত বিয়া হৈছে যাৰ বহু দুৰ্বলতা আছে, যাৰ বাবে তুমি দুখী, আৰু ছয়তান সকলো প্ৰকাৰে চেষ্টা কৰিছে তোমাক দুখী কৰিবলৈ আৰু তোমাৰ দ্বাৰা এই কাম কৰাব ধৰিব, আৰু তাৰপাছত তেওঁ সেই কাম কৰা বন্ধ কৰিব। বাৰু, যি তেওঁলোকে বছৰ বছৰ ধৰি কৰা নাছিলে, তেন্তে তুমি কোৱা হে ঈশ্বৰ আজি আকৌ নহয়, ঐশ্বৰ আজি আকৌ নহয়। মই সঁচা কৈছোঁনে?